এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া 33টা সমষ্টিৰ বাবে বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি গোৱালপাৰা জিলাৰ পূব আজগড় সমষ্টিৰ ৰংছাইত প্ৰচাৰ অভিযানত অংশ লৈছে। ইয়াৰ পাছত তেওঁ জিলাখনৰ বান্দশ্ৰী সমষ্টিৰ হাবাংগিৰি খেলপথাৰ আৰু ধূপধৰা সমষ্টিৰ দীঘলী সঞ্জাৰং ক্লাবত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ ল'ব। পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ 14টা সমষ্টিৰ বাবেও প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপি আৰু কংগ্ৰেছ দলে কালি জিলাখনৰ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটাত প্ৰচাৰ অভিযানত অংশ লয়। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত গোৱালপাৰা জিলাত 20টা আৰু কামৰূপ জিলাত 16টা পৰিষদীয় সমষ্টি আছে। ইয়াৰে গোৱালপাৰা জিলাত 1টা আৰু কামৰূপ জিলাৰ 2টা সমষ্টিত এন ডি এ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত মুঠ 33টা সমষ্টিৰ বাবে 96গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। অহা 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ কৰা হ'ব। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। মহিলা আৰু কন্যা শিশুসকলৰ শিক্ষা, সুৰক্ষা, নিৰাপত্তা আৰু সবলীকৰণৰ বিষয়ক লৈ আজি গোলাঘাট জিলাৰ পুলিবাগানৰ সদৌ দৈয়াং মিচিং ৰংগমঞ্চত এখন জনসজাগতা সভাৰ আয়োজন কৰা হৈছে। সভাত অংশগ্ৰহণকাৰীসকলৰ মাজত পৰম্পৰাগত খেল ধেমালি, মুকলি কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰাৰ লগতে জনসাধাৰণৰ সুবিধাৰ্থে শিক্ষা, সুৰক্ষা আৰু পৰিপুষ্টি বিষয়ক বাৰ্তাবোধ আৰু মহিলা আৰু কন্যা শিশুৰ ৰক্তহীনতা চিনাক্তকৰণ শিবিৰৰ আয়োজন কৰা হৈছে। সভাত মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থকাৰ কথা। গোলাঘাট আৰক্ষীয়ে আজি ৰঙাজানৰ টোলগেটৰ সমীপত 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই 20টা চাবোনৰ বাকচত অনা বুজন পৰিমাণৰ হেৰইন জব্দ কৰে। হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 2 কোটি টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সন্দৰ্ভত নৰেন দত্ত নামৰ এজন লোকক আটক কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ গুৱাহাটীৰ দিছপুৰ লাষ্ট গেটৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন ভৱনত আপুনি কেনে আছে শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ 10:30 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ 6টা দশকৰ নজহা নপমা স্মৃতি ৰোমন্থন কৰাৰ লগতে কেইবাগৰাকীও প্ৰাক্তন বাতৰি পৰিৱেশক, পৰিৱেশিকা, সম্পাদক আৰু বিষয়াই বৰ্তমানৰ বাতৰি বিভাগৰ কৰ্মীসকলৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব। এই অনুষ্ঠানৰ বচা বচা অংশ সেইদিনা নিশা 8:02 প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত শুনিবলৈ পাব। ৰাজ্যৰ বিভিন্ন স্থানত বিগত কেইটামান দিনত গঁড়ৰ মুক্ত বিচৰণৰ বাতৰি আমালৈ আহিছে। ধেমাজিৰ গেৰজাই তাপিতৰ ব্ৰহ্মপুত্ৰ মথাউৰিৰ কাষত হাবিত বিচৰণ কৰি থকা এটা গঁড় চাবলৈ মথাউৰিত বিভিন্ন লোকে ভিৰ কৰে। বন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু আৰক্ষীয়ে গঁড়টো নিৰীক্ষণত ৰাখিছে। ইয়াৰ 10 দিন পূৰ্বে এটা গঁড়ে বিচৰণ কৰি থকাৰ তথ্য লাভ কৰাৰ পাছত ধেমাজিৰ বন বিভাগ আৰু আৰক্ষীয়ে গঁড়টোৰ সন্ধানত দিনে নিশাই অভিযান চলাইছিল। ইপিনে উত্তৰ গুৱাহাটীৰ লেঙাত আজি পুৱতি নিশা অঞ্চলটোৰ লোকে এটা গঁড়ৰ মুক্ত বিচৰণ দেখিবলৈ পায়। বন বিষয়ৰ কাৰ্যালয়ত বিষয়টো অৱগত কৰোৱাত বৰ্তমান বন বিভাগে গঁড়টো নিৰীক্ষণত ৰাখিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ দলে 191 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰ আৰু 1টা বলত 5টা উইকেট হেৰুৱাই 193 ৰাণ কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ নিকোলাছ পুৰাণে 26টা বলত 70 ৰাণ আৰু মিচেল মাৰ্চে 31টা বলত 52 ৰাণ কৰে। হায়দৰাবাদৰ অধিনায়ক পেট কামিন্ছে 2টা উইকেট লাভ কৰে। ইয়াৰ আগেয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 190 ৰাণ কৰে। হায়দৰাবাদৰ হৈ ট্ৰেভিছ হেডে 47 আৰু অনিকেট বাৰ্মাই 37 ৰাণৰ বৰঙণি আগবঢ়ায়। লক্ষ্ণৌৰ হৈ 4টা উইকেট দখল কৰা শাৰ্দুল ঠাকুৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব। নমস্কাৰ।